यस
नमस्कार
स्पीक
बट्टा नेकी
অঁ
মই বৰ্তা মই তেৰণে কৈছো আপুনি মোক ইমান বেয়া পায়
তই আহিব নোৱাৰিলি নহয়
মই যাম আপুনি কি আপুনি মোক আহিব দিছে জানো
মই চাৰি পাঁচবাৰ কৈছো তই ঘৰ মোৰ ঘৰত পাঁচবাৰ নহয় এহেজাৰ বাৰ কৈছো কেলা
আপুনি খং কিয় কৰিছে বৰ্তা
তই আহিব নোৱাৰা মোৰ ওচৰত তই লেতেৰা কাপোৰ পিন্ধা মানুহ
মই গা চা ধুই আহিম নহয় কি
কৰ গা ধুলে নহব নহয় তোৰ অন্তৰ আত্মা লেতেৰা গেলা
অন্তৰ আপুনি মোক এনেকে কিয় কয়
তোৰ জঘন্য তই একেবাৰে জঘন্য তই একেবাৰে মেটুৰৰ তলত
আপুনি আপুনি মোক মেটৰ বুলি কৈছে বা
মেটুৰৰ তলত তাতকে যদি কিবা আছে তলত সেয়া তই
আপুনি মোক ইমান বেয়া কিয় পায় এইটো কওকচোন আপোনাক কিবা দিগদাৰ দিছো
নিদিলেও মই জানো তোৰ তোৰ অন্তৰ আত্মাটো জানো নহয় তই ভিতৰে কি ভাবি থাক তোৰ চিন্তাধাৰা কেনেকুৱা তোৰ সকলো মই অন্তৰ ইয়াবি কি কয় এটা গান গাইছিল নে গতিকে মই সকলোকে জানো
আপুনি ৰিণিকী 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 কি ভাবে
এইটোৱেতো কথা তোৰ চিন্তাটো ৰিণিকীত আহিছে নহয় তই মোৰ লগত কথা পাতি আছ তোৰ চিন্তাটো আহিছে ৰিণিকীৰ বুজখনৰ কাৰণে
ৰিণিকী
এখন বুজ আছে গেলা
আপুনি কি নাভাবে সেইটো
ৰিণিকী এখন বুজ আছে
আপুনি সোমাবনে নাই সেইটো কওক
সোমাই দিম
সোমাই দিব কেতিয়া
যেতিয়া হিমন্তই কব
হিমন্তই যদি নকয় কি কৰিব
নকলে নকৰো
হিমন্তৰ লগতে কৰিব
নাই হিমন্তই নিজে লগাই দিব লাগিব হাতত ধৰি
হিমন্তই লগাই দিব লাগিব
তেতিয়া মই কৰিম গেলা
বাপৰে এইটো আপুনি
নহলে যে তাক আকৌ ওলমাই থম
আপোনাক কি কম আৰু মই
এতিয়া কত ওলমাও কোন জেগাত জেগাত খিনি জেগাখিনি জানানে জেগাটো জাল নাজানে কোনখিনি
কওকচোন
এইটো কথা তই আগতে কৈছো নহয় একেটা কথা বাৰে বাৰে কৈ নাথাকো
আপুনি বেলেগ বস্তু
মই কৈছো নহয় মই তহঁতক বৰ অত্যাচাৰ কৰিম বে ভাল মই জানে নামাৰো জানে কাকো নামাৰো হাত ভৰি ফুটাই দিম গুলি চুলি মাৰি দিম হাত এখন কাটি দিম চকু এটা উলিয়াই লম হাতৰ আঙুলি কাটি পেলাই আঙুলি মাল হৈ পেলাই পিন্ধিম মই কৈছো নহয় এইখন মই কিবা এটা কৰিম তই কৈ দিবি নেকি আৰু হিমন্তক কেলা
আপুনি মোৰ নামে চিনি নাপায় এতিয়া কি
যা হব যা এইটো অডিঅ' মই পাব্লিছ কৰি দিম
আপুনি মোৰ নাম চিনি পায় আপুনি
মই একোৱেইটো চিনি মই কাকোৱে চিনি নাপাওঁ যা
আপুনি অমৃত গোস্বামীক চিনি পায়
সেইটোৱেইটো কথা সেইটোৱেইটো কথা কবলৈ কাৰণে ফোনটো কৰক তেতিয়া পাঁচ হাজাৰ টকা পাওঁ
সেইটোৱেইটো
কথা পাঁচ হাজাৰ আৰু পাঁচ হাজাৰ 10,000 হৈ গল আৰু ক
নাই
এনেই কৈছো পাছে 10,000 পালি অলৰেডি যে থ এতিয়া হৈ গল মই এতিয়া তোক এইটো নম্বৰ ব্লক কৰো
আপুনি কিয় ব্লক কৰিব বৰ্তা